এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছোঁ পৰিস্মিতা দিহিঙীয়াই আৰু মোৰ সৈতে আছে ৰূপজ্যোতি বৰুৱা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ অনুদান বিতৰণ, গোলাঘাটৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, গোলাঘাটৰ বগৰীজেঙত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়খনত 2026 চনৰ পৰা চিকিৎসা সেৱাৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্য চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত কাইলৈ নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী, লোকসভাত সোমবাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত 2খন বিধেয়ক উত্থাপন আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ 3খন খেলৰ 1ম দিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত। ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ সাহায্য তথা অনুদান বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উপস্থিত থাকি অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত 3য় বৰ্গৰ 5119গৰাকী ঋণগ্ৰস্তক ঋণ ৰেহাই প্ৰমাণ পত্ৰ বিতৰণ কৰে। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ আঁচনিৰ অধীনত 199গৰাকীলৈ মূলধনী বিনিয়োগৰ ৰাজসাহায্য প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীয়ে দুৰ্যোগত ক্ষতিগ্ৰস্ত 2011টা পৰিয়াললৈ আৰ্থিক সাহায্য প্ৰদান কৰে। গোলাঘাটৰ সাহায্য বিতৰণী অনুষ্ঠানৰ লগতে এখন জনসভাত ভাগ লৈ মুখ্যমন্ত্ৰী শৰ্মাই পূৰ্বৰ চৰকাৰৰ নিযুক্তিৰ বিপৰীতে এতিয়া চৰকাৰৰ দিনত অসম লোকসেৱা আয়োগৰ পৰীক্ষা আৰু অন্যান্য নিযুক্তিসমূহ সম্পূৰ্ণৰূপে স্বচ্ছ আৰু নিকা হোৱা বুলি মন্তব্য কৰে।
অসমত যদি কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা কোনোবাই মুক্তি পালেহেঁতেন নেকি? আজি যদি অসমত কংগ্ৰেছৰ চৰকাৰ আহিলেহেঁতেন এনে স্বচ্ছ নিযুক্তি 1.5 লাখ ল'ৰা ছোৱালীৰ আজি নিযুক্তি সম্ভৱ হ'লহেঁতেন নেকি? আজি ল'ৰা ছোৱালীয়ে মোক সমষ্টিত গ'লে কয় যে ছাৰ ষ্টেডিয়ামখন বনাই দিব। মই সুধো ষ্টেডিয়ামখন কিয় লাগে? বোলে ছাৰ পুলিচত দৌৰিব লাগিব নহয় তাৰ কাৰণে ষ্টেডিয়ামখন লাগে। আপোনালোকে চিন্তা কৰক আজি আমাৰ যুৱ সমাজৰ মানসিকতাৰ কিমান পৰিৱৰ্তন হ'ল। চাকৰি মেধাৰ ওপৰত হোৱা বুলি গম পোৱাৰ লগে লগে ল'ৰা ছোৱালীয়ে স্কুলত যাব আৰম্ভ কৰিলে, পঢ়া শুনা কৰে, আন্দোলন আদিৰ পৰিৱেশবিলাক অসমত নোহোৱা হ'ল। আজি আমাৰ অসমখনত নিতৌ পৰিৱৰ্তন হ'ল আৰু আমাৰ ৰাজ্যখনে আজি এটা নতুন দিনলৈ গতি কৰিবলৈ আৰম্ভ কৰিলে। আজি আমাৰ গোলাঘাটত মেডিকেল কলেজ নিৰ্মাণ হ'ল আৰু কিছু মাহৰ ভিতৰতে গোলাঘাটৰ পৰা নুমলীগড়ৰ পৰা গহপুৰলৈ মই ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনাম। আপোনালোকে তলেদি গাড়ী লৈ গহপুৰলৈ যাব পাৰিব। 12,000 কোটি টকাৰে আমি সেই পৰিকল্পনা হাতত লৈছো। যোৱাকালি মই যোৰহাটত কৈছিলো যে মানুহে আগতে এখন ব্ৰহ্মপুত্ৰৰ দলঙৰ বাবে আন্দোলন কৰিছিলে। আজি আমি অসমৰ জিলাই জিলাই, আগতে জিলাই জিলাই অংগনবাদী হৈছিলে, এতিয়া আমি জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লৈছো।
গোলাঘাটৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী অতুল বৰা আৰু অজন্তা নেওগেও অংশগ্ৰহণ কৰে। ডক্টৰ শৰ্মাই গোলাঘাটত নিৰ্মীয়মান গোলাঘাট চিকিৎসা মহাবিদ্যালয় আৰু জিলা আয়ুক্ত কাৰ্যালয়ো পৰিদৰ্শন কৰে। জিলাখনৰ বগৰীজেঙত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে অহা বছৰ ইয়াৰ কাম সম্পূৰ্ণ হ'ব আৰু 2026 চনৰ পৰা এই চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সেৱাৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা হ'ব বুলি জানিবলৈ দিয়ে। 582 কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ কৰিবলগীয়া মহাবিদ্যালয়খনৰ ইতিমধ্যে 52% কাম সম্পূৰ্ণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিকাশৰ 12 দিন কাৰ্যসূচীৰ অধীনত তিনিচুকীয়াৰ বৰগুৰিত থকা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ শ্ৰম আৰু চাহ শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে তিনিচুকীয়া জিলাৰ 604গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা হিচাপে নগদ 12,500 টকা আৰু 1,742 জন শিক্ষাৰ্থীক বাণীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰা হয়। এই অনুষ্ঠানতে নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। মৰিগাঁও জিলাৰ তৰুণৰাম ফুকন খেলপথাৰত আয়োজিত বিকাশৰ 12 দিন কাৰ্যসূচীত মুখ্য অতিথি হিচাপে মন্ত্ৰী কেশৱ মহন্তই অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত মৰিগাঁও জিলাৰ 32,644টা পৰিয়ালক এককালীন সাহায্য প্ৰদান কৰা হয়। একেদৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত প্ৰধানমন্ত্ৰী ক্ষুদ্ৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগত প্ৰাৰম্ভিক আৰু মূলধন বিতৰণ আঁচনিৰ অন্তৰ্গত 95টা আত্মসহায়ক গোটক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে বিত্ত বিভাগৰ উদ্যোগত মাইক্ৰ' ফাইনেন্স ঋণ ৰেহাই আঁচনিৰ জৰিয়তে জিলাখনৰ 3,925গৰাকী মহিলাক ঋণ ৰেহাই প্ৰমাণ পত্ৰ দিয়া হয়। তামোলপুৰত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। অনুষ্ঠানত জিলাখনৰ 668গৰাকী শিক্ষাৰ্থীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা, 398গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা আৰু মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীৰ 5,420গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে চাইকেল প্ৰদান কৰা হয়। হাইলাকান্দিত আয়োজিত চৰকাৰৰ বিকাশৰ 12 দিনৰ অনুষ্ঠানত বৰাক উন্নয়ন মন্ত্ৰী কৌশিক ৰায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে 730গৰাকী শিক্ষাৰ্থীক বাণীকান্ত কাকতি বঁটা, 569গৰাকী শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা আৰু 6,780গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত চাইকেল বিতৰণ কৰে। ৰাজ্য চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনত কাইলৈ নতুন বিধানসভা সমষ্টি ভিত্তিত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণৰ প্ৰথম পৰ্যায়ৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কামৰূপ মহানগৰৰ 2টা বিধানসভা সমষ্টিৰ বাবে সৰুসজাই ষ্টেডিয়ামত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী কৌশিক ৰায় উপস্থিত থাকিব। খাদ্য সুৰক্ষা নিশ্চিতকৰণৰ লক্ষ্যৰে প্ৰদান কৰা এই নতুন ৰেচন কাৰ্ডসমূহৰ জৰিয়তে জনসাধাৰণে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। সেই অনুসৰি অন্ত্যোদয় অন্ন যোজনাৰ ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰতিমাহে 35 কিলোগ্ৰামকৈ আৰু প্ৰতিটো অগ্ৰাধিকাৰপ্ৰাপ্ত ৰেচন কাৰ্ড থকা পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই মাহিলী 5 কিলোগ্ৰামকৈ বিনামূলীয়া চাউল লাভ কৰিব। একেদৰে বৰ্তমান ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব। তদুপৰি এনে সুবিধাপ্ৰাপ্ত লোকসকলে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বাতৰি পৰৱৰ্তী অংশ শুনক ৰূপজ্যোতি বৰুৱাৰ পৰা।
লোকসভাত অহা সোমবাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সংবিধানৰ 129 সংখ্যক সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। শেহতীয়াকৈ চৰকাৰে সমগ্ৰ দেশতে একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে এক দেশ এক নিৰ্বাচন ব্যৱস্থা সন্দৰ্ভত বিচাৰ বিবেচনাৰ বাবে গঠন হোৱা উচ্চ পৰ্যায়ৰ সমিতিৰ প্ৰস্তাৱ গ্ৰহণ কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠন হোৱা এই উচ্চ পৰ্যায়ৰ সমিতিখনে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰীসকলৰ সৈতে এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। এক দেশ এক নিৰ্বাচন ব্যৱস্থা 2টা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্চায়ত আৰু পৌৰসভাৰ দৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ 100 দিনৰ ভিতৰত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত সংবিধান বিতৰ্কত ভাগ লয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সংবিধান বিতৰ্কৰ উত্তৰ দি কয় যে ভাৰত গণতন্ত্ৰৰ মাতৃ আৰু বিশ্বৰ ভিতৰতে বৃহৎ গণতন্ত্ৰৰ দেশখনৰ বাবে সংবিধানৰ 75 বছৰীয়া এই যাত্ৰা স্মৰণীয়। সংবিধানখনে সংবিধান প্ৰণেতাসকলৰ দৃষ্টিক তেওঁলোকৰ অৱদান আৰু আগুৱাই যোৱাৰ সমাধান দিছে। সংবিধানে 75 বছৰ গৰকাৰ এই সময়খিনি দেশৰ বাবে উদযাপনৰ সময়। লোকসভাত কালিৰে পৰা হৈ থকা সংবিধান বিতৰ্কত ভাগ লোৱা সকলোকে সম্বোধন কৰি কয় যে সংবিধানৰ 75 বছৰীয়া এই উদযাপনত আপোনালোকে অংশগ্ৰহণ কৰি মতামত আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে ধন্যবাদ জনায়। দেশে স্বাধীনতা লাভ কৰাৰ পাছতে ভাৰতৰ সংবিধানে সকলো সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিয়ে। সংবিধান বিতৰ্কৰ উত্তৰতে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ কোটি কোটি নাগৰিকক 75 বছৰীয়া যাত্ৰাৰ অংশীদাৰ হিচাপে প্ৰশংসাৰ পাত্ৰ বুলি মন্তব্য কৰে। উত্তৰ পূব সীমান্ত ৰেলৱে সপ্তাহজোৰা কাৰ্যসূচীৰে যোৱা 8 ডিচেম্বৰৰ পৰা পালন কৰা ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱসৰ আজি সামৰণি পৰে। শক্তিৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি কালি উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়ৰ চৌহদৰ সমীপত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। এই কাৰ্যসূচীৰ অধীনত বিগত সপ্তাহটোত উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন স্থানত শক্তি অপচয় প্ৰতিৰোধৰ বাবে বেনাৰ আৰু শ্লোগানেৰে পদযাত্ৰা উলিওৱাৰ লগতে উন্নত দৃশ্যমানতা সম্পন্ন ৰেলৱে চৌহদসমূহত পোষ্টাৰ লগোৱা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় লোক আদালত কামৰূপ মহানগৰ জিলাৰ 4খন আদালতত চলি থকা দেৱানী ফৌজদাৰী পাৰিবাৰিককে ধৰি অন্যান্য 25,982টা গোচৰৰ 4,456টা গোচৰ নিষ্পত্তি কৰা হয়। ধুবুৰী জিলা ন্যায়িক আদালতত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। ধুবুৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত ৰাষ্ট্ৰীয় লোক আদালতত বেংক ঋণ আৰু বিদ্যুৎ বিল আদায়কে ধৰি 1950 গোচৰ নিষ্পত্তি কৰা হয়। গোচৰ নিষ্পত্তিৰ জৰিয়তে 2,83,50,553 টকা সংগ্ৰহ কৰা হয়। ইপিনে মাজুলী জিলাত আইন সেৱা প্ৰাধিকৰণ আৰু জিলা ন্যায়পালিকাৰ সহযোগত জিলাখনৰ কেইবাখনো আদালতত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয়। জিলাখনৰ ৰাষ্ট্ৰীয় লোক আদালতত 1,116 গোচৰ ধাৰ্য কৰা হৈছিল। তাৰে 298 গোচৰ নিষ্পত্তি হয় আৰু মুঠ 15,24,844 টকা আহৰণ কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ বিষয়ে কেটি অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিত হোৱাটছএপ নম্বৰ 9864055566 যোগে লাভ কৰা টেক্সট আৰু ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্ৰহী শ্ৰোতাই 03612661876 আৰু 2662325 এই দুটা নম্বৰত দিয়া অভিমত, প্ৰশ্ন আৰু উত্তৰ আদি প্ৰচাৰ কৰা হ'ব। অসম নাট্য সন্মিলনৰ উদ্যোগত আৰু সন্মিলনৰ নগাঁও জিলা সমিতিৰ সহযোগত কালিৰে পৰা 3-দিনীয়াকৈ কেন্দ্ৰীয় শিশু নাট সমাৰোহ অনুষ্ঠিত কৰা হৈছে। নগাঁও জিলা পুথিভঁৰালত আয়োজিত এই নাট সমাৰোহত ৰাজ্যৰ বিভিন্ন জিলাৰ 20 শিশু নাট্য দলে অংশগ্ৰহণ কৰিছে। আজিৰ অনুষ্ঠানত জিলাখনৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠৰ কণ কণ শিক্ষাৰ্থীসকলে কুৰুক্ষেত্ৰত খেলি মেলি শীৰ্ষক এখনি শিশু নাট মঞ্চস্থ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিৰ বাবে আহক আমি আকৌ পৰিস্মিতাৰ ওচৰলৈ যাওঁ।
ধন্যবাদ ৰূপজ্যোতি। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, DRM ফ্ৰিকুৱেন্সি 1026 kHz, FM বেণ্ডৰ 100.8 আৰু 101.6 MHz-ৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰীমিঙতো শুনিছে। এই বাতৰি আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পাৰে। শ্ৰোতাসকলে শেহতীয়া বা বাতৰিৰ বাবে এক্স হেণ্ডেলত এয়াৰ নিউজ _GHY আৰু ইনষ্টাগ্ৰামত এয়াৰ নিউজ _গুৱাহাটী ফলো কৰিব পাৰে। সদৌ অসম ছাত্ৰ সন্থা, অসম উন্নতি সভা আৰু অসম সেনাই আজি অম্বিকাগিৰি ৰায় চৌধুৰী স্মাৰক বঁটা প্ৰাপকৰ নামসমূহ ঘোষণা কৰিছে। জাতীয় সংগঠন তিনিটাই দৰং জিলাৰ মঙলদৈৰ সুনন্দৰাম ডেকা গোষ্ঠীৰ মুকুল ডেকা, ৰাজীৱ ডেকা আৰু অনুপম ডেকাক এইবাৰৰ অম্বিকাগিৰি ৰায় চৌধুৰী স্মাৰক বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অম্বিকাগিৰি ৰায় চৌধুৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি 18 ডিচেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগণত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত 3গৰাকীকে এই বঁটা প্ৰদান কৰা হ'ব। উদ্যমিতাৰ ক্ষেত্ৰখনত বিশেষ প্ৰদৰ্শনেৰে নিজৰ লগতে অনেককে সংস্থাপনৰ বাট দেখুৱাই নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে সুনন্দৰাম ডেকা গোষ্ঠীৰ সদস্যকেইগৰাকীক এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটীৰ গড়চুক আৰক্ষীয়ে বৰাগাঁৱত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষ্ণ বৰ্মন নামৰ আন এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্ত কৃষ্ণ বৰ্মনক ধুবুৰীৰ গোলকগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰে। বৰাগাঁৱৰ ঘটনাটোৰ সৈতে জড়িত থকা তথ্য প্ৰমাণৰ আধাৰত আৰক্ষীয়ে কালি 8জনক গ্ৰেপ্তাৰ কৰিছিল। ইয়াকে লৈ এতিয়ালৈ ঘটনাৰ সৈতে জড়িত মুঠ 9জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সপ্তম বাৰ্ষিক লখিমপুৰ আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। 14-20 বছৰ ঊৰ্ধৰ আৰু অনুৰ্ধৰ দুয়োটা শাখাতে অনুষ্ঠিত হোৱা বিভিন্ন শাখাৰ খেলত জিলাখনৰ 200ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত 16 বছৰ অনুৰ্ধৰ আন্তঃবিদ্যালয় প্ৰশিক্ষণ কেন্দ্ৰ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী খেলত মাছখোৱা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰই গুৱাহাটী ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰক 2 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত মুঠ 8টা দলে অংশগ্ৰহণ কৰিছে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ আজি প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত হয়। আজি প্ৰথম দিনা 13 অভাৰ আৰু 2টা বল খেলা অৱস্থাত বৰষুণ অহাত খেল স্থগিত ৰখা হয়। আম্পায়াৰদ্বয়ে ভোজন বিৰতিৰ পাছত খেলপথাৰ নিৰীক্ষণ কৰি আজিৰ দিনটোৰ খেল স্থগিত ঘোষণা কৰে। সেই সময়ত অষ্ট্ৰেলিয়াই 1টা উইকেট নেহেৰুৱাকৈ 28 ৰাণ সংগ্ৰহ কৰিছিল। অষ্ট্ৰেলিয়াৰ অপেনাৰদ্বয় উছমান খোৱাজাই 19 ৰাণ আৰু নাথান মেক্সুইনীয়ে 4 ৰাণ কৰি বেট ধৰি আছিল। কাইলৈ দ্বিতীয় দিনৰ খেল নিৰ্ধাৰিত সময়ৰ আধা ঘণ্টা পূৰ্বে আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ বিকাশৰ 12 দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কেইবাখনো জিলাত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ লগতে কেইবাখনো আঁচনিৰ অনুদান বিতৰণ, গোলাঘাটৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ, গোলাঘাটৰ বগৰীজেঙত নিৰ্মাণ হৈ থকা চিকিৎসা মহাবিদ্যালয়খনত 2026 চনৰ পৰা চিকিৎসা সেৱাৰ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, লোকসভাত সোমবাৰে এক দেশ এক নিৰ্বাচন সন্দৰ্ভত দুখন বিধেয়ক উত্থাপন আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিছবেনত অনুষ্ঠিত বৰ্ডাৰ গাভাস্কাৰ টেষ্ট শৃংখলাৰ তৃতীয়খন খেলৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বিঘ্নিত। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:40 মিনিটত শুনিবলৈ পাব।